এইয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেৰালামৰ ভৌগোলিক স্থিতি, জলবায়ু আৰু প্ৰযুক্তিৰ বিশেষত্বই ৰাজ্যখনক বিভিন্ন ক্ষেত্ৰৰ উপযুক্ত গন্তব্য স্থান হিচাপে পৰিগণিত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ৰাজ্যসভাত আজি গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ ধবজাবাহী উদ্যমসমূহৰ বিষয়ে তথ্য আহৰণৰ উদ্দেশ্যে জাৰ্মানীৰ এটা প্ৰতিনিধি দল আজি নতুন দিল্লীৰ নীতি আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়। ছত্তীশগড়ত আজি 44 মহিলা সদস্যকে ধৰি 108 মাওবাদী আত্মসমৰ্পণ কৰে আৰু নতুন দিল্লীত আজিৰে পৰা বিশ্ব পেৰা এথলেটিক্স গ্ৰাপী 2026 আৰম্ভ হৈছে। কেৰালামৰ ভৌগোলিক স্থিতি, জলবায়ু আৰু প্ৰযুক্তিৰ বিশেষত্বই ৰাজ্যখনক বিভিন্ন ক্ষেত্ৰৰ উপযুক্ত গন্তব্য স্থান হিচাপে পৰিগণিত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেৰালামৰ কোচিত মোদীৰ সৈতে বিকশিত কেৰালাম শীৰ্ষক NDA মিত্ৰজোঁটৰ এখন বৈঠকত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যটন, দক্ষতা আৰু প্ৰযুক্তিখণ্ডত নতুন সুযোগ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াত ভাৰতীয়সকলৰ সুৰক্ষা সুনিশ্চিত কৰা হ'ব বুলিও নিশ্চিতি দিয়ে। তেওঁ কয় যে পশ্চিম এছিয়াৰ এই দুৰ্যোগে আত্মনিৰ্ভৰতা যে অত্যন্ত গুৰুত্বপূৰ্ণ সেই কথা ভাবিবলৈ বাধ্য কৰাইছে। তেওঁ লগতে কয় সৌৰ প্ৰকল্প আৰু বৈদ্যুতিক যান বাহনসমূহ শক্তিখণ্ডত আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীয়ে LDF আৰু UDFক দুৰ্নীতিৰ অংশীদাৰ বুলি অভিযোগ কৰি কয় যে যদিও দল দুটাৰ নাম পৃথক, তথাপি ৰাজ্যখনৰ বিকাশত বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোক সমানে দায়ী। প্ৰধানমন্ত্ৰীয়ে কয় ত্ৰিশুৰ, তিৰুৱনন্তপুৰম আৰু আন পঞ্চায়তসমূহে NDAৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। কেৰালামৰ জনসাধাৰণৰ পৰাও এই সঁহাৰি লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যসভাত আজি গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে কাম কাজ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আম আদমী পাৰ্টীৰ সঞ্জয় সিঙে চৰকাৰক সমালোচনা কৰি কয় যে কেন্দ্ৰীয় বাজেটৰ মাত্ৰ 3.6% গ্ৰাম্য উন্নয়নৰ বাবে আবণ্টন কৰা হৈছে। তেওঁ জলজীৱন অভিযানত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি কয় যে ইয়াৰ ফলত দেশৰ জনসাধাৰণ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। CPIৰ PP সুনীৰে কয় যে গ্ৰাম্য উন্নয়ন কেৱল বাজেটৰ এটা বিষয় নহয়, বৰঞ্চ দেশৰ সৰ্বাত্মক উন্নয়নৰ মেৰুদণ্ড। তেওঁ কয় যে দেশৰ 2/3 অধিক লোক গ্ৰাম্যাঞ্চলত বাস কৰে আৰু তেওঁলোকৰ জীৱন ধাৰণ, আন্তঃগাঁথনি আৰু সামাজিক সুৰক্ষা গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা নীতি আৰু আবণ্টনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। শ্ৰীসুনীৰে কয় যে দেশৰ গ্ৰাম্যাঞ্চলসমূহে নিবনুৱা সমস্যা, আন্তঃগাঁথনি আৰু অসমতা আদিৰ দৰে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈ আহিছে। তেওঁ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে যাতে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী তোলে। বিজেপিৰ ৰেখা শৰ্মাই কয় যে চৰকাৰে দেশৰ গ্ৰাম্যাঞ্চলত বাস কৰা 65% জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে যত্ন কৰিব বুলি উল্লেখ কৰি শ্ৰীশৰ্মাই কয় যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত গ্ৰাম্যাঞ্চলত 1,94,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে। চৰকাৰৰ এই সিদ্ধান্তই গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ প্ৰতি থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ধবজাবাহী উদ্যমসমূহৰ বিষয়ে তথ্য আহৰণৰ উদ্দেশ্যে জাৰ্মানীৰ এটা প্ৰতিনিধি দল আজি নতুন দিল্লীৰ নীতি আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়। প্ৰতিনিধি দলটোৱে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ডৰ কাৰ্যসূচীৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশ্লেষণ কৰিব। জিলা আৰু খণ্ড পৰ্যায়ত যাতে বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে সেৱাৰ মান উন্নীত কৰিব পৰা যায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নীতি আয়োগে এটা বিবৃতিত জানিবলৈ দিয়ে যে অতিৰিক্ত সচিব আৰু মিছন সঞ্চালক ৰোহিত কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই প্ৰতিনিধি দলটোক উদ্যমসমূহৰ আৰ্হি, কাৰ্য ৰূপায়ণৰ পৰিকাঠামো আৰু প্ৰভাৱৰ বিষয়ে অৱগত কৰোৱা হয়। এই পদক্ষেপৰ জৰিয়তে স্বাস্থ্য, শিক্ষা, কৃষি, প্ৰাথমিক আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্য লোৱা হৈছে। ষ্টিফেন ট্ৰেজাৰৰ নেতৃত্বৰ জাৰ্মান প্ৰতিনিধি দলটোৱে এই কাৰ্যসূচীৰ অধীনত লাভ কৰা সফলতাৰ প্ৰশংসা কৰে। নীতি আয়োগে আজি নতুন দিল্লীত ৰাজকোষীয় স্বাস্থ্য সূচ্যাংক 2026 দ্বিতীয় বাৰ্ষিক সংস্কৰণ মুকলি কৰে। দেশৰ ৰাজ্যসমূহত ৰাজকোষীয় স্বাস্থ্য সবলীকৰণৰ বাবে ভালেমান নীতিক এই প্ৰতিবেদনত অগ্ৰাধিকাৰ দিয়া হৈছে। ৰাজ্যসমূহে নিজাববীয়াকৈ কৰ সংগ্ৰহৰ সামৰ্থ্য বৃদ্ধি কৰা আৰু পুঁজিগত ব্যয় সংশোধন কৰাত গুৰুত্ব দিয়া হৈছে। আজিৰ বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া নিধি শিৱাৰে দেশৰ বিকাশগাঁথাত ৰাজ্যসমূহৰ ৰাজকোষীয় স্বাস্থ্য সূচ্যাংকৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জন নয়েল বেৰেটৰ সৈতে পশ্চিম এছিয়াৰ সংঘাত সন্দৰ্ভত আলোচনা কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জল সংৰক্ষণ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত জল মহোৎসৱ 2026ত অংশগ্ৰহণ কৰি তেওঁ লগতে পানীক অত্যন্ত মূল্যৱান সম্পদ হিচাপে গণ্য কৰি পৰৱৰ্তী প্ৰজন্মসমূহৰ বাবে ইয়াৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বহনক্ষম ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উচ্চতম ন্যায়ালয়ে দেশত প্ৰথমবাৰৰ বাবে ইচ্ছামৃত্যুৰ অনুমতি প্ৰদান কৰিছে। ন্যায়ালয়ে প্ৰায় 12 বছৰ ধৰি সংজ্ঞাহীন আৰু সম্পূৰ্ণ অক্ষম অৱস্থাত চিকিৎসাধীন হৈ থকা হৰিশ ৰাণা নামৰ এগৰাকী ব্যক্তিৰ কৃত্ৰিম জীৱন ৰক্ষা প্ৰণালী বন্ধ কৰাত অনুমতি প্ৰদান কৰিছে। 2013 চনত চতুৰ্থ মহলাৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা 32 বছৰীয়া লোকজন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছত কৃত্ৰিম জীৱন ৰক্ষা প্ৰণালীৰ সহায়ত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে বিগত সময়ছোৱাত হৰিশ ৰাণাৰ কৃত্ৰিম জীৱন ৰক্ষা প্ৰণালী বন্ধ কৰাৰ অনুমতি বিচাৰি তেওঁৰ পৰিয়ালে আদালতত কেইবাবাৰো আবেদন দাখিল কৰিছিল। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অব ফিজিকেল এডুকেশ্যনৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। দেশত ক্ৰীড়াৰ বিকাশ সাধন কৰাৰ বাবে আৰু শাৰীৰিক শিক্ষা প্ৰসাৰিত কৰাৰ বাবে এই প্ৰতিষ্ঠানক আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ তেওঁ বৈঠকত পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে বিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰাথমিক পৰ্যায়তে ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰাৰ বাবে শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ মাণ্ডাভিয়াই যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়া প্ৰতিযোগিতাত অধিক অংশগ্ৰহণ, শাৰীৰিক সাক্ষৰতা আৰু স্বাস্থ্যৰ যতনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশত ক্ৰীড়াৰ পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি জানিবলৈ দিছে যে 24 লাখৰো অধিক চাইবাৰ জালিয়াতিৰ অভিযোগৰ বাবে 8,600 কোটিৰো অধিক বিত্তীয় লেনদেন ৰোধ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি সঞ্জয় কুমাৰে কয় যে চলিত বৰ্ষৰ 31 জানুৱাৰীলৈকে 23 লাখৰো অধিক সন্দেহজনক তথ্য বেংকসমূহৰ পৰা লাভ কৰা হয়। তেওঁ কয় যে 27 লাখৰো অধিক সন্দেহজনক একাউণ্টৰ পৰা 9,518 কোটি টকাৰ লেনদেন ৰোধ কৰাৰ পৰা বাধা দিয়া হয়। ছত্তীশগড়ত আজি 44গৰাকী মহিলা সদস্যকে ধৰি 108গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে। বস্তাৰ অঞ্চলৰ জগদলপুৰৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সন্মুখত মাওবাদীসকলে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী সদস্যসকলৰ বাবে 3,29,00,000 টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। তেওঁলোকৰ পৰা AK-47 ৰাইফল, মেচিন গান, গ্ৰেনেডকে ধৰি 100 এবিধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে। ইয়াৰ উপৰিও 3,60,00,000 নগদ ধন আৰু 1 কিলোগ্ৰাম সোণ জব্দ কৰা হৈছে। 2024 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত এই অঞ্চলটোত 2,625গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিছে। নতুন দিল্লীত আজিৰে পৰা বিশ্ব পেৰা এথলেটিকছ গ্ৰাপি 2026 আৰম্ভ হৈছে। সুমিত আণ্টিল, প্ৰবীণ কুমাৰ, মেৰিয়াপ্পান থাংগাভেলুকে ধৰি দেশৰ কেইবাগৰাকী শীৰ্ষ পেৰা এথলিটে এই প্ৰতিযোগিতাত ভাগ ল'ব। 3দিনীয়াকৈ অনুষ্ঠিত এই ক্ৰীড়া মহোৎসৱৰ পৰহিলৈ সামৰণি পৰিব। এই ক্ৰীড়া মহোৎসৱত এথলেটিকছৰ কেইবাটাও শাখাৰ খেল অনুষ্ঠিত হ'ব। ভাৰত, ৰাছিয়া, নেপাল, ভূটান, হংকং, ছাৰ্বিয়া, বছনিয়া আৰু ইজিপ্তে এই প্ৰতিযোগিতাত ভাগ লৈছে। প্ৰতিযোগিতাত সৰ্বাধিক ভাৰতীয় এথলিটে অংশগ্ৰহণ কৰিছে। যোৱা বছৰ অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে সৰ্বাধিক 143টা পদক লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেৰালামৰ ভৌগোলিক স্থিতি, জলবায়ু আৰু প্ৰযুক্তিৰ বিশেষত্বই ৰাজ্যখনক বিভিন্ন ক্ষেত্ৰৰ উপযুক্ত গন্তব্য স্থান হিচাপে পৰিগণিত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ৰাজ্যসভাত আজি গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে কাম কাজ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰ ধবজাবাহী উদ্যমসমূহৰ বিষয়ে তথ্য আহৰণৰ উদ্দেশ্যে জাৰ্মানীৰ এটা প্ৰতিনিধি দল আজি নতুন দিল্লীৰ নীতি আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়। ছত্তীশগড়ত আজি 44গৰাকী মহিলা সদস্যকে ধৰি 108গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে আৰু নতুন দিল্লীত আজিৰে পৰা বিশ্ব পেৰা এথলেটিকছ গ্ৰাপি 2026 আৰম্ভ হৈছে। সুমিত আণ্টিল, প্ৰবীণ কুমাৰ, মেৰিয়াপ্পান থাংগাভেলুকে ধৰি দেশৰ কেইবাগৰাকী শীৰ্ষ পেৰা এথলিটে এই প্ৰতিযোগিতাত ভাগ ল'ব। প্ৰতিযোগিতাত সৰ্বাধিক ভাৰতীয় এথলিটে অংশগ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।